অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক অনুৰোধ জনাইছে। কেন্দ্ৰীয় চৰকাৰে সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মাৰকৰ বাবে ভূমি আবণ্টন দিব বুলিও গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই এই বিষয়ে কৰা অনুৰোধ চৰকাৰে লাভ কৰা বুলি মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ সামৰণিৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে স্মাৰকৰ বাবে ঠাইৰ ব্যৱস্থা কৰা হ'ব বুলি শ্ৰীখাৰ্গে আৰু প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ আগত প্ৰকাশ কৰে। ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰকাশ কৰা মতে নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি পুৱা 9:30 বজাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কংগ্ৰেছৰ কাৰ্যালয়ত জনসাধাৰণ তথা দলীয় কৰ্মীসকলে নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। আকাশবাণী দিল্লীয়ে আজি পুৱা 11:00 বজাৰ পৰা এফ এম ৰেইনব' ইন্দ্ৰপ্ৰস্থ আকাশবাণী লাইভ নিউজ 24x7 আদি চেনেলৰ জৰিয়তে শেষকৃত ধাৰা বিৱৰণী প্ৰচাৰ কৰিব। আকাশবাণীৰ সকলো প্ৰাথমিক চেনেল আৰু সকলো স্থানীয় চেনেলে এই ধাৰা বিৱৰণী ৰিলে কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনত 8,000 নৃত্যশিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি লগতে কয় যে এডভান্টেজ আছাম বিনিয়োগ সন্মিলন আৰু আন্তঃগাঁথনি 25 আৰু 26 ফেব্ৰুৱাৰীত ঘৰুৱা তথা বিদেশী বিনিয়োগকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ব। অসমৰ বৰ্তমানৰ পৰিৱৰ্তিত পৰিৱেশ তথা দৃশ্যপট তেওঁলোকৰ আগত উপস্থাপন কৰাৰ লক্ষ্য লোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সমগ্ৰ শিক্ষা অসম আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত মাজুলীত অহা 3 জানুৱাৰীত জিলা পৰ্যায়ৰ বিজ্ঞান অনুসন্ধান শিশু বিজ্ঞান সমাৰোহৰ আয়োজন কৰা হৈছে। মাজুলী জিলাৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আয়োজক সমিতি আৰু মাজুলী জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত বেঙেনাআটি ৰমাকান্তদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত আয়োজিত এই প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে বহনক্ষম উন্নয়নৰ বাবে পৰম্পৰাগত জ্ঞান পদ্ধতি। এই সমাৰোহৰ পৰা ৰাজ্যিক পৰ্যায়ৰ সমাৰোহলৈ প্ৰকল্পসমূহ বাছি উলিওৱা হ'ব। সমাৰোহৰ জিলা সমন্বয়ক লোহিত শইকীয়াই 30 ডিচেম্বৰৰ ভিতৰত ইচ্ছুক শিক্ষাৰ্থীসকলক তেওঁলোকৰ প্ৰকল্পবোৰ মাজুলীৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত জমা দিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড় সাহিত্যসভাৰ উদ্যোগত কালি অসম সাহিত্যসভাৰ 108 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। অনুষ্ঠানত জিলা সাহিত্যসভাৰ সভাপতি জ্যোতি বৰগোহাঁয়ে পতাকা উত্তোলন কৰি অসম সাহিত্যসভা অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ অনবদ্য অংগ হৈ থাকিব বুলি মন্তব্য কৰে। ইপিনে অনুষ্ঠানত জিলা সাহিত্যসভাৰ সম্পাদক ৰাতুল গোহাঁয়ে ডিব্ৰুগড় সাহিত্যসভাই দেশৰ বিভিন্ন ৰাজ্যৰ লগতে প্ৰায় 33খন দেশৰ সৈতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক অধিক আগুৱাই নিবলৈ চলোৱা প্ৰয়াসৰ বিষয়ে জানিবলৈ দিয়ে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ প্ৰাক্তন সঞ্চালক অধ্যাপক অনিল গোস্বামীৰ কালি নিশা মৃত্যু হয়। গুৱাহাটী শিলপুখুৰীৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। 1991 চনৰ পৰা 1993 চনলৈ কটন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ গোস্বামী মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী পদতো অধিষ্ঠিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 117 সংখ্যক খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান শুনিব পৰা যাব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ 4ৰ্থখন টেষ্টৰ 3ৰ দিনা আজি নিজৰ প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিছে। এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 474 ৰানৰ প্ৰত্যুত্তৰত 7 উইকেটৰ বিনিময়ত 244 ৰান সংগ্ৰহ কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত সংবাদ মাধ্যমৰ প্ৰচাৰ বিমুখ 3গৰাকী ব্যক্তিৰ সৈতে আলোচনা এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানৰ আগ ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।